জাকুবৰ পত্ৰ তিনি অধ্যায়। জীৱাক দমন কৰি ৰাখিবৰ আৱশ্যকতা। হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ'বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সুদবিচাৰ হ'ব, কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁ সেই সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূৰ্ণৰূপে দমন কৰিবলৈ সেইজন সমৰ্থ। ঘোঁৰাবোৰ আমাৰ বহীভূত হ'বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ। লক্ষ্য কৰিবা যে কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ'লেও সেইবোৰক অতি সৰু বৃত্তাকাৰ শালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰোৱা যায়। সেইদৰে জিভাও অতি ক্ষুদ্ৰ অংক, কিন্তু ই মহা দৰ্পৰ কথা কয়। লক্ষ্য কৰা যে সৰু জুই ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়, সেইদৰে জিভাও হৈছে এক অগ্নিস্বৰূপ। আমাৰ অংগ পতংগবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ। সেই গোটেই শৰীৰক কলংকিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়, কিয়নো পশু পক্ষী উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে। কিন্তু জীৱাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই। ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিষেৰে পৰিপূৰ্ণ। তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্ৰশংসা কৰোঁ আৰু তাৰেই ঈশ্বৰৰ সাদৃশ্যৰে হোৱা লোকসকলক অভিশাপ দিওঁ। একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাইসকল, এনে হোৱা উচিত নহয়। একেটা ভূমুখৰ বিন্ধাই দি নিৰ্মল আৰু তিতা একেলগে দুবিধ পানী ওলায়নে? হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰেনে? এনেদৰে লুনীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওক। কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহ'লে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈও নক'ব। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিব, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতে দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল। যিসকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপণ কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।